জিহিজকেল চৌবিশ অধ্যায়। কহে ধৰা তৌৰ দৃষ্টান্ত। পুনৰায় আমাৰ নিবাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু কলে, হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা, আজি এই দিনটোতেই বাবিলৰ ৰজাই জেৰুচালেম আক্ৰমণ কৰিছিয়ে। তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, প্ৰভু যীহুৱাই এই কথা কৈছে, তুমি ৰন্ধন টৌটো বহুৱা, ঠিক ঠাইত বহুৱা আৰু তাত পানী বাকি দিয়া। তাত দিবলগীয়া দুখৰবোৰ, পাঁচপ্ৰিয়া, আগপ্ৰিয়া আদি উত্তম উত্তম দুখৰবোৰ তাৰ মাজত গোটাই দিয়া। উত্তম হাড়বোৰেৰে তাক পূৰ কৰা। জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমুওৱা। তাক ভালকৈ উতলোৱা, এনেকৈ তাৰ মাজত থকা হাড়বোৰ সিজক। এই হেতুকে প্ৰভু যীহুৱাই কৈছে, কহে ধৰা আৰু কহ নুগুচা, তৌ ৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ'ব। তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা, কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে। তাই সুদা শিলৰ ওপৰত তাক ৰাখিছে, তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই। যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে শুদ্ধ তোলে, তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক সুদা শিলত ৰাখিলোঁ। এই হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে, ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ'ব, ময়ো দমটো ডাঙৰ কৰি দিম। খৰি দমোৱা, জুই বৰকৈ জ্বলোৱা, মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হ'বলৈ চুৰুহা ডাঠ কৰা আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া। তাৰপিছত টৌটো গৰম হ'বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কহ গুচিবলৈ, তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহুৱা। সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কহ তাৰ পৰা নুগুচে। সেয়ে তাক জুইত দিব লাগে। তোমাৰ অসুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক হুচি কৰিলোঁ, কিন্তু তোমাক হুচি কৰিবলৈ যত্ন কৰিলেও তুমি হুচি নোহোৱা। এইকাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অসুচিতাৰ পৰা আৰু হুচি নহবা। মই যীহুৱাই ইয়াক ক'লো যে এইয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম। মই দয়া নকৰিম, আনকি ক্ৰান্তও নহ'ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ'ব। এয়াই প্ৰভু যীহুৱাৰ ঘোষণা। ভাববাদীৰ ভাইজাৰ মৃত্যু। তেতিয়া যীহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, চোৱা, মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম, তথাপিও তুমি বিলাপ কি কৰ্ণন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক। তুমি নীৰৱে হুমুনিয়াহ পেলাবা, মৃত লোকৰ বাবে শোক নকৰিবা, তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰুৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা। গতিকে ৰাতিপুৱাই মই লোকসকলক এইদৰে ক'লো আৰু গধূলি মোৰ ভাইজাৰ মৃত্যু হ'ল, আৰু আজ্ঞা পোৱাৰ দৰেই মই ৰাতিপুৱা সেইদৰে কৰিলোঁ। লোকসকলে মোক প্ৰশ্ন কৰিলে, তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি, তাক তুমি আমাক নক'বানে? তেতিয়া মই তেওঁলোকক ক'লো, যীহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, তুমি ইজৰাইল বংশক কোৱা, প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, তোমালোকৰ বলদায়ক অহংকাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাংক্ষিত বস্তুৰ যি মোৰ ধৰ্মধাম তাক অপবিত্ৰ কৰি আছে, সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পূৰ্জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ'ব। তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা, তোমালোকে তোমালোকৰ উঠ নাঢাকিবা বা হুক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা, বৰং তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব। তোমালোকে বিলাপ কি কণ্ডন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আনজনৰ আগত কেঁকাবা। এইদৰে যিহিস্কেল তোমালোকৰ চিনস্বৰূপ হ'ব, তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এইয়ে যেতিয়া ঘটিব তেতিয়া মই যে প্ৰভু যিহুৱা তাক তোমালোকে জানিবা। কিন্তু তুমি সেই মনুষ্য সন্তান, যিদিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পুঁজিসকলক তেওঁলোকৰ পৰা দূৰ কৰিম, সেইদিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব। সেইদিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ'ব, তেতিয়া তুমি আৰু নীৰৱে নাথাকিবা, তুমি আৰু বোবা নহবা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ'বা আৰু মই যে যিহুৱা তাক তেওঁলোকে জানিব।